গুড মৰ্ণিং, ইটো আকাশবাণী কহিমা। হুজুৰ লগা খবৰ পঢ়ি আছে কোমলা। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কৈছে, চব মিলা জোৰা তাকতি মৰম লগা কাম কামিয়ে কব, কিন্তু লৰাই ঝগৰা লগা জাগাৰি নহয়। ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিৰে সামিট অফ দি ফিউচাৰে যোৱাকালি কথা কৰি মোদীয়ে গ্লোবেল ইনষ্টিটিউচনছ দি বদলি ৰাখি কেনে পুৰা দুনিয়াতে শান্তি আৰু উন্নতি আনি দিব বুলি কৈছে। আতংকবাদীও আৰু ইডিয়াত ধমকি কৰি থাকি অপৰিচিন্তা ভাৱনা জনাই কিনে প্ৰাইম মিনিষ্টাৰে কৈছে, আতংকবাদীয়েতো দুনিয়া এলেকাৰ শান্তি আৰু ছিকিউৰিটিৰ কাৰণে এতিয়া বি ডাঙৰ ধমকি হিচাপ থাকি আছে। তেওঁৰ কৈছে কি চাইবাৰ ছিকিউৰিটি, মেৰিটাইম আৰু স্পেচ কাণ্ড ঝাকৰা এলেকাৰ নতুন জগা একতা হিচাপে হৈ আছে। মোদীয়ে কৈছে কি গ্লোবেল একচন বা গ্লোবেল ইনভেশ্যন লগতে একে হবলৈ লাগে। প্ৰাইম মিনিষ্টাৰে দেশ দি পভাৰ্টি কম কৰি দিবলৈ কথম উঠাই দিয়া খন জনাই কিনা মোদী চৰকাৰ লগা সময় 25 কৰোৰ মানুহখনক পভাৰ্টি বা হাতাই দিছে বুলি কৈছে। চিফ মিনিষ্টাৰ নিফিউৰিঅ' লোকল এডভাইজাৰ ফৰ ৱাটাৰ ৰিচোৰ্চেছ গভৰ্ণমেণ্ট অফ নাগালেণ্ড টুংবং উজাকাম্পা, ইউনিয়ন মিনিষ্টাৰ অফ জল শক্তি ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চেছ আৰ ডি এণ্ড চি আৰ পটেল লগত নাই দিল্লী দি যোৱাকালি লগ কৰিছে। এটা ছচিয়েল মিডিয়া পষ্টি চিফ মিনিষ্টাৰে কৈছে, মিটিং পৰা ষ্টেট ৱাটাৰ মেনেজমেণ্ট প্ৰজেক্ট লগত জড়িত মামলাটি কথা কৈছে। ইউনিয়ন মিনিষ্টাৰ চি আৰ পটেল পৰা ছচিয়েল মিডিয়াটি কৈছে কি ষ্টেট লগা আলগ আলগ পানী ইছ্যুজ দি ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম তাকত কৰি দিবলৈ ৰিজাৰ্ভয়াৰ্ছ কান ৰিপেয়াৰ ৰিনোভেশ্যন আৰু দুবাৰ চুৰু কৰি দিবৰ কাৰণে কথা কৰিছে। ইটো পৰা সৰু ইৰিগেশ্যন প্ৰজেক্ট কান বেছি এফেক্টিভ কৰি দিবৰ কাৰণে বি কথা কৰিছে। পাটিল বৰা কৈছে কি নতুন ৱাটাৰ ষ্টৰেজ টেংক বনাই কিনা ৱাটাৰ ছিকিউৰিটি দিবলৈ দৰকাৰ কদম উঠাবলৈ বি ইটো পৰা মঞ্জুৰ কৰিছে। মিনিষ্টাৰ ফৰ টুৰিজম আৰু হায়াৰ এডুকেশ্যন টেমচেন ইন আলং জন দ ষ্টেট স্পক্স পাৰ্চন আছে। তাইবা ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন ই এন পি অ আৰু ইষ্টাৰ্ণ নাগালেণ্ড লেজিছলেটৰ্ছ ইউনিয়ন ই এন এল ইউৰ মাজতে এটা প্ৰাইমেৰী মিটিং ৰাখিবলৈ যোৱাকালি দৰকাৰ জনাইছে। ফ্ৰণ্টিয়াৰ নাগা টেৰিটৰী এফ এন টিৰ কাৰণে ড্ৰাফ্ট প্ৰপজেল দি ষ্টেট চৰকাৰ বা কমেণ্ট কৰিবলৈ ই এন পি অ পৰা অনুৰোধ কৰি থকা সময় তাইবা খবৰ মানুহৰ লগতে কথা কৰি ইটো কৰি দিছে। আলংবৰা কৈছে কি ই এন পি অ লগা চিন্তা ভাৱনা খণ্ড ভেলিড আছে, কিন্তু তাইখন লগা ভাৱনাখন চিফ মিনিষ্টাৰ নিফিউৰিঅ আৰু ষ্টেট কেবিনেট লগতে প্ৰেজেণ্ট না কৰি দিয়াকৈ কি কৰিলে ঠিক হ'ব ইটো দি তাইখন লগা ৰিপ্ৰেজেণ্টেটিভ পৰা কথা কৰিবলৈ লাগিব। তাইবা কৈছে কি ইষ্টাৰ্ণ নাগাখন লগা মাং লগত জড়িত আদি চৰকাৰ বা ইনক্লুচিভিটি কৰি দিবলৈ কমিটেড আছে আৰু নাগালেণ্ড এলেকাৰ ছচিয়েল আৰু ট্ৰেডিশ্যনেল ফেব্ৰিকটো ঠিক ৰাখিবলৈ দৰকাৰ আছে। নাগা পলিটিকেল ইছ্যুৰ কাৰণে এটা নতুন ইণ্টাৰলকেটৰ এপইণ্ট কৰি দিবলৈ এন এন পি জি এলেকা ৱৰ্কিং কমিটিৰ বা নামঞ্জুৰ থাকিয়া দিবি আলংবৰা কমেণ্ট কৰি দিছে। আৰু ইউনিয়ন মিনিষ্টাৰ ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন জ্যোতি ৰাজিতিয়াছে ইণ্ডিয়াৰ পৰা কৈছে, যোৱা 10 সাল সময়তে 5 লাখ কৰোৰ টকাৰ ৰকমটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ দি মোদী চৰকাৰ লগা 54 মিনিষ্ট্ৰীৰ পৰা খৰ্চা কৰিছে। চিন্ডিয়াৰ পৰা জনাই দিছে ডলাৰ মিনিষ্ট্ৰীৰ লগাউট বাজেটৰ এলোকেশ্যন দিয়াটো বি 2014-2332 কৰোৰ থকাৰ পৰা 5,892 কৰোৰ টকা দি এতিয়া উঠাই দি কিনে 152 কৰোৰ টকাৰ নিচিনা গ্ৰহটো ৰেজিষ্টাৰ হৈছে। ইউনিয়ন মিনিষ্ট্ৰী বা তেলেগা মিনিষ্ট্ৰীৰ লগা 100 দিন লগা কামিয়াব দি এটা প্ৰেছ কনফাৰেন্সে কথা কৰিছে। ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ লগা আগে পঢ়াই থাকে লগা কথা কৰি চেণ্টিয়াৰ পৰা কৈছে, 2014 ৰেল লাইন্স লগা কমিশ্যনিংটো খালি 67 কিলোমিটাৰ থাকিছে, কিন্তু এতিয়া 180 কিলোমিটাৰ এনুৱেলি পুঞ্জা দিছে। তাৰ পৰা কৈছে কি 19 প্ৰজেক্টছ খান 82,000 কৰোৰ টকা লগা দামটো চেংচন কৰি দিছে। ৰাস্তা কানেক্টিভিটি লগা কথা কৰি মিনিষ্ট্ৰীয়ে কৈছে 5,000 কিলোমিটাৰ লগা 42,000 কৰোৰ টকা দাম প্ৰজেক্টছো খতম হৈছে। চেণ্টিয়াৰ পৰা কৈছে কি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা নিজেৰে 46,000 কিলোমিটাৰ ৰাস্তাটো ৰুৰেল জেগাৰে 50,000 কৰোৰ টকা দামটো নৰ্থ ইষ্টাৰ্ণ ৰিজন দি বনাই দিছে। হাৱাৰ পৰা জোৰাই দিয়াতে 2013-14 খালি 9টা এয়াৰপৰ্টছ খান থাকিছে, কিন্তু এতিয়াতো ইটো ৰিজন দি গিনটিটো 17 হৈ যাছে বুলি তাৰপৰা কৈছে। আৰু আজি ফুজুৰ লগা নাগামী খবৰ ইমান দি শেষ কৰি আছে। আপুনি কাৰণে ভাল দিন হবি।